এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক দেশত অন্য প্ৰান্তৰ মানুহে শ্ৰদ্ধাৰ দৃষ্টিৰে চায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত 69 সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে এটা সময়ত উত্তৰ পূৰ্বাঞ্চলক অৱহেলিত অঞ্চল বুলি গণ্য কৰা হৈছিল, কিন্তু 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত অঞ্চলটোত দ্ৰুত পৰিৱৰ্তন সাধন হৈছে। আগন্তুক 20 বছৰত অঞ্চলটোত বৃহৎ পৰিৱৰ্তন সাধন হ'ব বুলিও তেওঁ মন্তব্য কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সাংস্কৃতিক দৃষ্টিৰে নিকট সম্পৰ্ক আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে দুয়োখন ৰাজ্যৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব। তেওঁ লগতে 2026 চনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে ডঃ ভূপেন হাজৰিকাৰ অৰুণাচল প্ৰদেশৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে অসম চৰকাৰে অৰুণাচলতো এই শতবাৰ্ষিকী পালন কৰিবলৈ ইচ্ছুক। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱাল ক্ৰীড়া প্ৰকল্প, তিনিচুকীয়া জিলাৰ নিৰ্বাচনী প্ৰভাৰী তথা মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক পুনাকণ বৰুৱা, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি, অসম গণ পৰিষদ জিলা সমিতিৰ সভাপতি, গণশক্তিৰ বিষয়ববীয়া আৰু বিধায়কসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাত পঞ্চায়ত সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰা হয়। গুৱাহাটী বিহু সন্মিলনে এইবাৰৰ 76 সংখ্যক বৰ্ষ ৰঙালী বিহু 14 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ আয়োজন কৰাৰ ব্যৱস্থা কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী বিহু সন্মিলনীৰ দ্বাৰা অনুষ্ঠিত এখন সংবাদমেলত সন্মিলনৰ সভাপতি অশোক কুমাৰ বিষয়া আৰু সাধাৰণ সম্পাদক নীলোপম দাসে এই কথা সদৰি কৰে আৰু লগতে বিহু মঞ্চত সংগীত শিল্পীসকলে মাৰ্জিত সাজপাৰ পিন্ধিহে সংগীতানুষ্ঠান পৰিৱেশন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। লগতে ৰঙালী বিহু উপলক্ষে প্ৰথমবাৰৰ বাবে দুখীয়া লোকক এযোৰকৈ নতুন কাপোৰ বিতৰণ কৰা হ'ব বুলিও তেওঁলোকে উল্লেখ কৰে। সংবাদমেলত বিহু সম্ৰাগী প্ৰতিযোগিতা মণ্ডলীৰ আহ্বায়ক গায়ত্ৰী ডেকাই কয় যে প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী বিহু সন্মিলনীয়ে 16 এপ্ৰিলৰ দিনৰ 12 বজাৰ পৰা বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। বিহুৰাণীলৈ নগদ 50,000 টকাৰ লগতে 5 গ্ৰাম সোণৰ এটি মুদ্ৰা, ৰূপৰ মুকুট, প্ৰমাণ পত্ৰৰ লগতে বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী উপহাৰ হিচাপে দিয়া হ'ব। বিহু কুঁৱৰীক নগদ ধন 31,000 টকা, ৰূপৰ মুকুট, 5 গ্ৰাম সোণৰ মুদ্ৰাৰ লগতে বিভিন্ন মূল্যৱান সামগ্ৰী প্ৰদান কৰা হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে 15 এপ্ৰিলৰ সন্ধিয়া 7 বজাৰ পূৰ্বে তেওঁলোকৰ নামসমূহ জমা দিব লাগিব। অসম সাহিত্য সভাৰ অন্তৰ্গত ডিব্ৰুগড় জিলা বৰবৰুৱা শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠান আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পাছতে অসমীয়া ভাষালৈ ধ্ৰুপদী স্বীকৃতি আৰু আমাৰ কৰণীয় শীৰ্ষক এক আলোচনাচক্ৰও অনুষ্ঠিত হৈ যায়। আলোচনাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহ অধ্যাপক ডঃ জিতু বৰা, ডঃ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ডঃ মৃণাল কুমাৰ বৰুৱা আৰু আলোচনা চক্ৰখনিৰ সঞ্চালনা কৰে হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিগন্ত গগৈয়ে। এই অনুষ্ঠানতে সুবন্তী গগৈৰ সম্পাদনাত বৰবৰুৱা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ পত্ৰিকাখন উন্মোচন কৰে বৰবৰুৱা ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাইনু গগৈয়ে। কাইলৈ বৰবৰুৱা সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অন্ত পৰিব। কামৰূপৰ আমিনগাঁৱত আমিনগাঁও আঞ্চলিক স্বৰ্ণ সাহিত্য সভা কাৰ্যালয়ত IIT গুৱাহাটী ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ অধীনত এটা পুথিভঁৰাল মুকলি কৰা হয়। শিক্ষাৰ্থীৰ লগতে সকলো শ্ৰেণীৰ পাঠকৰ বাবে পুথিভঁৰালটো মুকলি থাকিব। IIT গুৱাহাটীৰ অধ্যাপক স্বৰূপ নন্দন বৰাই আনুষ্ঠানিকভাৱে পুথিভঁৰালটো মুকলি কৰে। পুথিভঁৰালটোত শিশুৰ পৰা বৃদ্ধলৈকে সকলো স্তৰৰ পাঠকে পঢ়াৰ উপযোগী কিতাপ সংগ্ৰহ কৰা হৈছে। ডিব্ৰুগড়ৰ বৈৰাগী মঠ নিবাসী সৰ্বৰহী মহিলা আল হাজিম জাহানাৰা বেগমৰ আজি 82 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ জানাজা নালিয়াপুল কবৰস্থানত বহুগুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে পাঞ্জাব কিংছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য বান্ধি দিছে। খেলখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰিৰ ইমানতে অন্ত পৰিল। কাইলৈ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।